এয়া আকাশবাণী বাতৰি পঢ়িছো পুলক গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশত চলিত বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন 6.4% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সংসদৰ দুয়োখন অধিৱেশনত ভাষণ দিয়াৰ সময়ত ক্লান্ত হোৱা নাছিল বুলি ৰাষ্ট্ৰপতি ভৱনে স্পষ্ট কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি পুনেত অনুষ্ঠিত হৈছে। ভাৰতৰ চলিত বিত্তীয় বৰ্ষত প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন 6.4% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু 2026 বিত্তীয় বৰ্ষত এই বৃদ্ধিৰ হাৰ 6.3%ৰ পৰা 6.8% হোৱাৰ সম্ভাৱনা আছে। সংসদৰ দুয়োখন সদনতে আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই প্ৰাক বাজেট সমীক্ষা অনুসৰি দেশৰ ঘৰুৱা অৰ্থনীতি টনকিয়াল হৈ থাকিব বুলি কোৱা হৈছে। অৱশ্যে সেৱাখণ্ড আৰু কৃষিখণ্ডত অৰ্থনৈতিক বিকাশ অপৰিৱৰ্তিত থাকিব। খাৰিফ শস্যৰ অভিলেখ পৰিমাণৰ উৎপাদনৰ ফলত গ্ৰাম্যাঞ্চলত চাহিদা বৃদ্ধি পাই কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পৰিব। সমীক্ষা অনুসৰি গোলকীয় চাহিদা হ্ৰাস আৰু স্থানীয় জলবায়ুৰ প্ৰভাৱৰ বাবে নিৰ্মাণ খণ্ডত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সমীক্ষাই প্ৰকাশ কৰা অনুসৰি 2011-12 বিত্তীয় বৰ্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰিমাসিকত দেশৰ মুঠ ঘৰুৱা উৎপাদন 6.7% আৰু দ্বিতীয়টো ত্ৰিমাসিকত 5.4% বৃদ্ধি হয়। অৰ্থাৎ চলিত বিত্তীয় বৰ্ষত প্ৰথমাৰ্ধত দেশৰ মুঠ ঘৰুৱা উৎপাদন 6% বৃদ্ধি হৈছে। চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাসিকত কৃষিখণ্ডৰ বিকাশৰ হাৰ 3.5% হোৱাৰ ফলত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত কৃষিখণ্ডৰ বিকাশৰ হাৰ অপৰিৱৰ্তিত হৈ আছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ঔদ্যোগিক খণ্ডৰ বিকাশ 6% বৃদ্ধি হৈছে আৰু প্ৰথম ত্ৰিমাসিকত ইয়াৰ বিকাশৰ হাৰ 8.3% বৃদ্ধি হৈছে। সেৱাখণ্ডত প্ৰথমাৰ্ধত বিকাশৰ হাৰ 7.1% বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। সমীক্ষা অনুসৰি দেশৰ বিত্তীয় খণ্ড ক্ৰমান্বয়ে উন্নত হৈছে। নিয়োগ খণ্ডত দেশত 15 বছৰ বা ততোধিক বয়সৰ নিবনুৱাৰ হাৰ 2017-18 বৰ্ষৰ 6% পৰা 2023-24 বৰ্ষত 3.2% হ্ৰাস পাইছে বুলি সমীক্ষাটোত কোৱা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৱা বছৰসমূহৰ দৰে এইবাৰো পৃথকে কোনো ৰেল বাজেট উত্থাপন কৰা নহয়। মূল কেন্দ্ৰীয় বাজেটতে বিত্তমন্ত্ৰী সীতাৰমণে ৰেল বিভাগৰ বাবে পৰৱৰ্তী বিত্তীয় বছৰৰ আয় ব্যয়ৰ খতিয়ান আৰু আঁচনি দাঙি ধৰিব। বিত্তমন্ত্ৰীৰ কাইলৈ বাজেট দাখিল কৰি সদনত দিয়া ভাষণ আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাত দিনৰ 10:10 পৰা এই বাজেট ভাষণ প্ৰচাৰিত হ'ব। বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ পাছতে আমাৰ দিনৰ 1:40 প্ৰচাৰিত হ'বলগীয়া বাতৰি প্ৰচাৰিত হ'ব। এই পোনপটীয়া অনুষ্ঠানৰ বাবে আমাৰ কাইলৈ দুপৰীয়া 12:05 বাতৰি প্ৰচাৰিত নহয়। ইয়াৰ আগতে আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদৰ উভয় সদনক প্ৰাক বাজেট অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই সমীক্ষাত 2025-26 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন 6.4% হ'ব বুলি অনুমান কৰা হৈছে। তদুপৰি দেশৰ বিত্তীয় শৃংখলাও ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলি কোৱা হৈছে। 2017-18 চনৰ তুলনাত 15 বছৰৰ ঊৰ্ধৰ নিবনুৱাৰ সংখ্যা 6% পৰা 3.2% হ্ৰাস পাইছে বুলি অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সংসদৰ দুয়োখন অধিৱেশনত ভাষণ দিয়াৰ সময়ত ক্লান্ত হোৱা নাছিল বুলি ৰাষ্ট্ৰপতি ভৱনে স্পষ্ট কৰি দিছে। আজি আবেলি ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে কেইগৰাকীমান জ্যেষ্ঠ কংগ্ৰেছ নেতাই ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত কৰা কেতবোৰ মন্তব্যই দেশৰ সাংবিধানিক মুৰব্বীগৰাকীৰ সন্মান লাঘৱ কৰিছে আৰু ই কোনো পধ্যেজ গ্ৰহণযোগ্য নহয়। এই বিবৃতিটোত কোৱা হৈছে যে দেশৰ অতি পিছপৰা সম্প্ৰদায় মহিলা আৰু খেতিয়কৰ বিষয়ে ক'বলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কেতিয়াও ভাগৰ অনুভৱ নকৰে। কংগ্ৰেছৰ নেতাসকলে হিন্দীৰ লেখীয়া ভাৰতীয় ভাষাৰ গুহাৰ্থ ভালদৰে নুবুজাৰ বাবেই এনেধৰণৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈছে বুলি ৰাষ্ট্ৰপতি ভৱনৰ বিবৃতিখনত কোৱা হৈছে। ইয়াৰ আগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত কৰা মন্তব্যই দলটোৰ দৰিদ্ৰ বিৰোধী আৰু জনজাতি বিৰোধী মনোভাৱ আৰু উচ্চাত্মিকাবোধকে সূচায় বুলি অভিযোগ কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাৰ পদপিষ্টৰ ঘটনাৰ তদন্তৰ বাবে গঠিত ন্যায়িক আয়োগে আজি ত্ৰিবেণী সংগম ঘাট পৰিদৰ্শন কৰি ঘটনাৰ সবিশেষ বুজ লয়। আয়োগে লগতে বিশাল পৰিসৰত আয়োজন কৰা এই মহাকুম্ভ মেলাৰ আয়োজকৰ লগত জড়িত সংশ্লিষ্ট সকলো পক্ষৰ সৈতে এখন বৈঠকত মিলিত হয়। যোৱা বুধবাৰে মহাকুম্ভ মেলাত হোৱা পদপিষ্টৰ ঘটনাত 30 লোকে প্ৰাণ হেৰুৱাইছিল আৰু 60 অধিক লোক আহত হৈছিল। আয়োগে এমাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
70 দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4 বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্ৰায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। নতুন দিল্লীৰ দ্বাৰকাত আজি এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে দিল্লীৰ জনসাধাৰণৰ বাবে এনে এখন চৰকাৰৰ প্ৰয়োজন আছে যিখন চৰকাৰে সকলোৰে প্ৰয়োজনীয়তাসমূহ যেনে দৰিদ্ৰসকলৰ বাবে গৃহ নিৰ্মাণ, দিল্লীৰ আধুনিকীকৰণ আৰু প্ৰতিটো বাসগৃহৰ বাবে নলযোগে খোৱাপানীৰ সুবিধা পূৰণ কৰিব পাৰে। তেওঁ দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰখনক দুৰ্নীতিপৰায়ণ আৰু শোষণকাৰী বুলি অভিযোগ কৰিছে। তেওঁ কয় যদি দিল্লীত বিজেপি ক্ষমতালৈ আহে তেতিয়া ৰাজধানী ক্ষেত্ৰৰেই নহয় গ্ৰামাঞ্চলৰ বাবেও দিল্লীক আদৰ্শ ৰাজধানী হিচাপে গঢ়ি তোলা হ'ব। তেওঁ লগতে কয় যে বিজেপি ক্ষমতালৈ আহিলে প্ৰথমখন অধিৱেশনতে কেগৰ প্ৰতিবেদন দাখিল কৰা হ'ব। ইয়াত বৰ্তমানৰ দিল্লী চৰকাৰৰ দুৰ্নীতিৰ সবিশেষ দাখিল কৰা হ'ব। শ্ৰীমোদীয়ে লগতে আম আদমী পাৰ্টীৰ চৰকাৰখনক কেন্দ্ৰীয় চৰকাৰৰ লগতে নহয় আন ৰাজ্যৰ চৰকাৰসমূহৰ সৈতে বিবাদত লিপ্ত হয় বুলি অভিযোগ কৰে। দিল্লীৰ জনসাধাৰণক বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ আশ্বাস দি তেওঁ কয় যে এয়া হৈছে মোদীৰ গেৰাণ্টি। বিগত 11 অসম্পূৰ্ণ হৈ থকা কামসমূহ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতিও তেওঁ প্ৰদান কৰে। তেওঁ লগতে যমুনা নৈৰ প্ৰদূষণ সন্দৰ্ভত কৰা আম আদমী পাৰ্টীৰ মন্তব্যক সমালোচনা কৰে। আপৰ নেতা অৰবিন্দ কেজৰিৱালে আজি যমুনা নৈৰ পানীৰ গুণাগুণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দাখিল কৰে। উল্লেখযোগ্য যে আপৰ নেতাগৰাকীয়ে যমুনা নৈৰ পানীত বিধলা সন্দৰ্ভত কৰা পূৰ্বৰ মন্তব্যৰ ব্যাখ্যা বিচাৰি নিৰ্বাচন আয়োগে শ্ৰীকেজৰিৱাললৈ জাননী জাৰি কৰিছিল। শ্ৰীকেজৰিৱালে তেওঁৰ পূৰ্বৰ মন্তব্য সন্দৰ্ভত দাখিল কৰা উত্তৰত যমুনা নৈত বৃদ্ধি হোৱা এমনিয়াৰ ফলত পানী প্ৰদূষিত হোৱাৰ কথা স্পষ্টকৈ উল্লেখ কৰে। পৰিৱেশ সংকটৰ এই সময়ছোৱাত তেওঁ কৰা মন্তব্যৰ আঁৰত কোনো অসৎ উদ্দেশ্য নাছিল বুলি আয়োগলৈ দাখিল কৰা উত্তৰত শ্ৰীকেজৰিৱালে উল্লেখ কৰে। পঞ্জাৱৰ ফিৰোজপুৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 12 বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত 9 লোক গুৰুতৰভাৱে আহত হয়। আমালৈ অহা বাতৰি অনুসৰি এখন ট্ৰাক আৰু কেণ্টাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ট্ৰাকখনত যাত্ৰা কৰা 5 লোকৰ থিতাতে মৃত্যু হয়। আহতসকলক ফিৰোজপুৰ আৰু ফৰিদকোটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পঞ্জাৱ চৰকাৰে নিহত লোকসকলৰ নিকট আত্মীয়লৈ 2,00,000 আৰ্থিক সাহায্য ঘোষণা কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5 টি-20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি পুনেত অনুষ্ঠিত হৈছে। টছত জিকি ইংলেণ্ডে প্ৰথমে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰত সম্প্ৰতি শৃংখলাৰ 2-1 ফলাফলত আগবাঢ়ি আছে। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে বেটিং আৰম্ভ কৰি ভাৰতে 1 3 বলত 2 উইকেট হেৰুৱাই 12 সংগ্ৰহ কৰি খেলি আছে। মালয়েছিয়াৰ কুৱালালামপুৰত আজি অনুষ্ঠিত মহিলাৰ 19 অনূৰ্ধ টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ভাৰতে ইংলেণ্ডক 9 পৰাস্ত কৰে। অহা দেওবাৰে ভাৰতে প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব। দেশত চলিত বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন 6.4% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সংসদৰ 2 অধিৱেশনত ভাষণ দিয়াৰ সময়ত ক্লান্ত হোৱা নাছিল বুলি ৰাষ্ট্ৰপতি ভৱনে স্পষ্ট কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5 টি-20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি পুনেত অনুষ্ঠিত হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00